এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত শ্বিলঙৰ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন, সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু নিমাতীঘাটৰ সমীপত অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণৰ বাবে আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ পৰিকল্পনা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ অধ্যক্ষতাত আজি শ্বিলঙৰ উত্তৰ পূব পৰিষদত 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনী প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। উত্তৰ পূব খণ্ড উন্নয়ন মন্ত্ৰালয়ে কয় যে এই আলোচনাত উমৈহতীয়া বিকাশৰ লক্ষ্য প্ৰাপ্তিৰ দিশত ৰাজ্য আৰু অংশীদাৰসকলৰ মাজত সহযোগিতামূলক কাৰ্যব্যৱস্থা গঢ়ি উঠিব বুলি আশা কৰা হৈছে। তদুপৰি উত্তৰ পূব খণ্ডক অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দীৰ্ঘম্যাদী ৰূপৰেখা প্ৰস্তুত কৰিবলৈ উত্তৰ পূব দৰ্শন পৰিকল্পনা 2047 সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি ডনাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অধিৱেশনত ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মেঘালয়ৰ ৰাজ্যপাল চি এছ বিজয় শংকৰ, মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, ডনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু ডনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু উপস্থিত আছে। অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অধিৱেশনত অংশগ্ৰহণ কৰিছে। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8 গৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই সন্মানে 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্য বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ সেউজ আৰু নবীকৰণযোগ্য শক্তি উচ্চ গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মধ্যমীয়া গ্ৰাহক ভিত্তিক ৰাজ্যসমূহৰ ভিতৰত অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত সৰ্বাধিক বিক্ৰেতা পঞ্জীয়নত প্ৰথম স্থান লাভ কৰাৰ লগতে সৰ্বাধিক গ্ৰাহকৰ আবেদন আৰু সৰ্বাধিক বিতৰণ কোম্পানী পৰিদৰ্শনত দ্বিতীয় স্থান লাভ কৰিছে। তদুপৰি সৰ্বাধিক সৌৰ শক্তি স্থাপনতো ৰাজ্যখনে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তি প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা 30 জুনলৈ ইক' ক্লাছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আজি শিৱসাগৰ নগৰত সজাগতামূলক বাটৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই অভিনৱ কাৰ্যসূচীৰ বিষয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এগৰাকী বিষয়াই এইদৰে কয়।
অহাকালিলৈ যিটো বিশ্ব পৰিৱেশ দিৱস আছে তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সজাগতামূলক অভিযান চলাইছো আৰু তাৰ ভিতৰত আজি এই অনুষ্ঠানটি আমি এখনি বাতৰ নাটৰ জৰিয়তে ইয়াত ৰাইজক আহ্বান জনাইছিলো যাতে কেনেধৰণে আমাৰ পৰিৱেশ সবল কৰি ৰাখিব পাৰে। বিশেষকৈ অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ সহযোগত আমি আজি এই অনুষ্ঠানটি ৰামধেনু নাট্যগোষ্ঠীৰ দ্বাৰা সুন্দৰৰূপে সফলভাৱে ইয়াত সমাপন হোৱাত সকলোৰে সহযোগিতা আমি আশা কৰিছিলো আৰু ৰাইজলৈ আহ্বান জনাইছো যাতে আমাৰ পৰিৱেশ আমি নিজেই দূষিত হোৱাৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে আমাৰ যিবোৰ আইন কানুন আছে সেই আইন কানুনৰ ওপৰত ব্যৱস্থাৱলী গ্ৰহণ কৰি আমি নিজকে সমাজখন সুস্থ পৰিৱেশ গঢ়ি তোলাত নিয়োজিত কৰিব লাগে।
বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত কালি ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। সামাজিক বননীকৰণ গোলাঘাট সংমণ্ডলৰ সৌজন্যত তথা দৈয়াং কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় আৰু নৱৰ কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিৱেশ সজাগতা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিক মুক্ত পৃথিৱী, মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্ৰ অংকন কৰি পৰিৱেশ সংৰক্ষণৰ শক্তিশালী বাৰ্তা দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকী মহাবীৰে কোৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ প্ৰকল্পৰ অধীনত নিমাতীঘাটৰ সমীপত এটা অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে সাময়িকভাৱে ঘাটটো অন্য সুবিধাজনক স্থানলৈ স্থানান্তৰ কৰা হ'ব। জিলা আয়ুক্ত জয় শিৱানীয়ে এই উপলক্ষে আজি নিমাতীঘাট পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগত এই সন্দৰ্ভত আলোচনা কৰে। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি পশ্চিম যোৰহাট ক্ৰীড়াংগন উন্নয়ন প্ৰকল্পস্থলী নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ তত্বাৱধানত ইউ আই ডি এফ আঁচনিৰ অধীনত এই উন্নয়নমূলক প্ৰকল্প নিৰ্মাণ কাৰ্য চলি আছে। জিলা উপায়ুক্তগৰাকীৰ পৰিদৰ্শন কালত ৰাজচক্ৰ বিষয়া, কাৰিকৰী বিষয়া আৰু নিৰ্মাণকাৰী ঠিকাদাৰসকলে সংগ দিয়ে। স্থানীয় ৰাইজ আৰু ক্ৰীড়া প্ৰেমীসকলৰ কল্যাণৰ অৰ্থে আৰু খেলুৱৈসকলক পৰ্যাপ্ত সুবিধা দিয়াৰ উদ্দেশ্যে ক্ৰীড়াংগনৰ উন্নয়নৰ কাম কাজ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলক আহ্বান জনায়। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আজি ধনশ্ৰী ঘাটৰ পৰা প্ৰায় 3 কুইণ্টল ভাং জব্দ কৰে। ওৰাং আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত মাজবাটৰ পৰা বৰঝাৰ অভিমুখে আহি থকা এখন বাহনৰ পৰা ভাংখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰূপাজুলীৰ এজন সৰবৰাহকাৰীক আটক কৰে। ইপিনে কাছাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই 2 পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে উধাৰবন আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অভিযান চলাই 8,010 বটল কোডিন কফ চিৰাপ আৰু প্ৰায় 150 পেকেট টেবলেট জব্দ কৰে। ঘটনা সংক্ৰান্তত গিয়াছুদ্দিন লস্কৰ নামৰ আন এজন ট্ৰাক চালকক আটক কৰা হৈছে। কালাইন থানাৰ দিগৰ খাল অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা 14 চাবোনৰ বাকচত কঢ়িয়াই অনা প্ৰায় 170 গ্ৰাম হেৰইনসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে শিলচৰৰ ফাটক বজাৰ, ৰেলৱে ষ্টেচন আৰু সোনাই বজাৰতো অভিযান চলাই 2 পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আগবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাৰ শ্বিলঙত উত্তৰ পূব পৰিষদত 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাৰ স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু নিমাতীঘাটৰ সমীপত অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণৰ বাবে আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ পৰিকল্পনা। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।